Ja, Agar Bunny. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যৰ্থহীনভাৱে গৰিহণা দিছে। চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা 5 বছৰত পশুপালকসকলৰ আয় 20% বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ 70 সংখ্যক মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে আৰু দক্ষিণ আফ্ৰিকাৰ বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে 271 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া বিতং বাতৰি। ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যৰ্থহীনভাৱে গৰিহণা দিছে আৰু লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নতুন দিল্লীত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যগোটৰ বৈঠকত ৰাষ্ট্ৰকেইখনে সন্ত্ৰাসবাদক গৰিহণা দিয়ে। বৈঠকত কোৱাড ৰাষ্ট্ৰসমূহে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰমৰ লগতে সন্ত্ৰাসবাদৰ ভাবুকি বিষয়ক মূল্যায়নৰ আদান প্ৰদান কৰে। তেওঁলোকে লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সন্ত্ৰাসবাদৰ ভাবুকিৰ পৰা মুক্ত কৰি ৰখাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতিও প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা 5 বছৰত পশুপালকসকলৰ আয় 20% বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ চনাদৰত আজি বনাস ডেইৰীৰ বায় চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন আৰু অত্যাধুনিক 150 TDP পাউডাৰ গাখীৰ তথা শিশু আহাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বনাস ডেইৰীয়ে প্ৰত্যাশাৰ অৰ্থনীতি সফলভাৱে ৰূপায়ণ কৰা বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে চৰকাৰে সমগ্ৰ দেশৰ ডেইৰী প্ৰতিষ্ঠানসমূহত এই আৰ্হি প্ৰয়োগ কৰাৰ বাবে কাম কৰি আছে। ৰাষ্ট্ৰীয় গোকুল অভিযান, পশুপালন আন্তঃগাঁথনি, ৰাষ্ট্ৰীয় জীৱ জন্তু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু দুগ্ধ উৎপাদন খণ্ডত উন্নয়নত গুৰুত্ব আৰোপ কৰি দ্বিতীয় শ্বেত বিপ্লৱৰ সফলতা নিশ্চিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা আঠ বজাৰ ভিতৰত ধন ঘূৰাই দিয়া প্ৰক্ৰিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰালয়ে সংস্থাটোক নিৰ্দেশ দিছে। লগতে যাত্ৰা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মন্ত্ৰালয়ে ইণ্ডিগ'ক যাত্ৰী সমৰ্থন আৰু ৰিফাণ্ড সুবিধা কোষ স্থাপন কৰিবলৈও নিৰ্দেশনা জাৰি কৰিছিল। যাত্ৰাৰ বাতিল বা বিলম্বৰ বাবে যাত্ৰীসকলৰ পৰা পৃথক হোৱা সা সামগ্ৰীসমূহ পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত যাত্ৰীসকলে নিৰ্ধাৰণ কৰি দিয়া ঠিকনালৈ প্ৰেৰণ কৰিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিয়াৰ লগতে বিমান সেৱাসমূহক ট্ৰেকিং আৰু ডেলিভাৰী প্ৰক্ৰিয়া সন্দৰ্ভত যাত্ৰীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ আৰু যাত্ৰীৰ অধিকাৰ আইনৰ অধীনত ক্ষতিপূৰণ দিবলৈও কোৱা হৈছে। এই ব্যাঘাতৰ সময়ছোৱাত চৰকাৰে যাত্ৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বিমান পৰিবহণ সংস্থা, বিমান বন্দৰ, নিৰাপত্তা সংস্থা আৰু সকলো অংশীদাৰৰ সৈতে সমন্বয় বৰ্তাই ৰাখিছে। লগতে জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম যাত্ৰী, শিক্ষাৰ্থী, ৰোগী আৰু জৰুৰীকালীনভাৱে ভ্ৰমণ কৰা সকলোৰ সুবিধাৰ নিশ্চিত কৰিবলৈ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰাৰ হৈছে। মন্ত্ৰালয়ে কৈছে যে অতি শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে আয়োজন কৰা 1ম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ IISF আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দশেৰা ময়দানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লাই শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা ভগাই লয়। মহাকাশচাৰী কেইগৰাকীয়ে কয় যে দেশত বিজ্ঞান খণ্ডৰ যথেষ্ট প্ৰগতি হৈছে। তেওঁ লগতে ভাৰতীয় মহাকাশ খণ্ড সম্পৰ্কে মত প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ৰাছিয়াই 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 10,000 কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োপক্ষৰ প্ৰবল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সূচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজ অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছীয় অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱসায় হওক বা কূটনীতিয়েই হওক, যিকোনো সহযোগিতাৰ মূল ভেটি হৈছে আস্থা। তেওঁ লগতে ভাৰত ৰাছিয়াৰ মাজৰ সম্পৰ্কৰ মূল শক্তি আস্থা বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আস্থাই যুটীয়া প্ৰচেষ্টাসমূহক গতি প্ৰদান কৰি আহিছে আৰু নতুন সপোন তথা আশা আকাংক্ষাৰ ভেটিৰূপে কাম কৰি আহিছে। শুল্ক আৰু অনাশুল্ক বাধা হ্ৰাস কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে আগশাৰী ব্যৱসায়ীসকলৰ এই প্ৰচেষ্টাৰ মূল শক্তি বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত আৰু ৰাছিয়া সম্প্ৰতি উদ্ভাৱন, সহ উৎপাদক আৰু সহ সৃজনৰ নতুন যাত্ৰাৰ ব্ৰতী হৈছে। ভাৰত গোলকীয় প্ৰত্যাহ্বানৰ স্থায়ী সমাধান সূত্ৰ উলিওৱাৰ বাবে ৰাছিয়াৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ সাজু বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,93,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ প্ৰায় 99.93%। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় 49 কোটিৰ প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয়শাসিত অঞ্চলত 4 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল। 14 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগত মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰই জনসাধাৰণক প্ৰলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনেধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰী বিষয়ে সজাগ হৈ থাকিবলৈও নাগৰিকসকলক আহ্বান জনাইছে। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ 70 সংখ্যক মহাপৰিনিৰ্বাণ দিৱস বা মৃত্যুবাৰ্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বাবা চাহেব আম্বেদকাৰৰ ভৱিষ্যদৰধী নেতৃত্ব আৰু ন্যায়, সমতা তথা সাংবিধানিক প্ৰমূল্যৰাজিৰ প্ৰতি তেওঁৰ অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতাই দেশৰ যাত্ৰাত আজিও গুৰি ধৰি আহিছে। আম্বেদকাৰে ভৱিষ্যৎ প্ৰজন্মক মানৱীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ আৰু গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিবলৈ অনুপ্ৰেৰণা যোগাই যাব বুলি তেওঁ মন্তব্য কৰে। দক্ষিণ আফ্ৰিকাই বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে 271 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 47 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে সৰ্বাধিক 106 ৰাণ কৰে। টেম্বা বাবুমাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে 18 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 90 ৰাণ সংগ্ৰহ কৰিছে। দুয়োটা দলে ইতিমধ্যে শৃংখলাত 1খনকৈ খেলত জয়লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যৰ্থহীন গৰিহণা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ 70 সংখ্যক মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে আৰু দক্ষিণ আফ্ৰিকাই বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে 271 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।